মৰম ছাত্ৰ ছাত্ৰীসকল, আজি মই কৰ্মযোগৰ তৃতীয়টো পেৰেগ্ৰাফলৈ আহিছোঁ। আগত তোমালোকৰ তৃতীয়টো দিয়া হ'ল, চতুৰ্থটো আৰম্ভ কৰিছোঁ। তোমালোকে শুনি শুনি লিখি ল'বা, সন্মুখত পাঠটো মেলি ল'বা আৰু মনোযোগেৰে শুনিবা, কাৰণ ইয়াৰ ভিতৰৰ পৰা প্ৰশ্ন আহিব আৰু সেইকাৰণে তোমালোকে মনোযোগেৰে কথাখিনি বুজিবলৈ যত্ন কৰিবা। এমনে অজ্ঞানী পুৰুষৰ কৰ্ম কৰিব লাগে। এতিয়া অজ্ঞানী পুৰুষৰ কাম কি কি, এই বিষয়ে ক'বলৈ চেষ্টা কৰিম। যি পুনু আত্মাত ৰতি, আত্মাত তৃপ্তি, আত্মাত তুষ্ট হৈল বিষয় অপেক্ষা নকৰে, তাৰ কৰ্ম কৰিব নালাগে। কৈছে যিসকলৰ আত্মাত ৰতি মানে মন আছে, বিশ্বাস আছে, আস্থা আছে, আত্মাত তৃপ্তি আছে, আত্মাত তেওঁলোক তুষ্ট হয়, সন্তুষ্ট হয়, বিষয় অপেক্ষা নকৰে মানে বিষয়বস্তুলৈ কামনা বাসনা এইবিলাক তেওঁলোকে আশা কৰি নাথাকে, তাৰ কৰ্ম কৰিব নালাগে, তেওঁলোকে কৰ্ম কৰিব নালাগে। তাৰ হেতু শুনা, তাৰ কাৰণবিলাক শুনা। জ্ঞানীজনৰ কৰ্ম কৰিলেও পুণ্য নাই, নকৰিলেও দুখ নাই, নিৰহংকাৰ পদে বিধি নিষেধৰ হাত এৰাইছে। যে যিজন প্ৰকৃততে জ্ঞানী লোক, যি আত্মাক চিনি পায়, তেনে জ্ঞানীজনৰ কাৰণে কৰ্ম কৰিলেও পুণ্য নহয়, নকৰিলেও দুখ নহয়। তেওঁলোক মাথোন নিৰহংকাৰ হৈ থাকিব লাগে, নিৰহংকাৰ মানুহ, গতিকে নিৰহংকাৰ পদে বিধি নিষেধৰ হাত এৰাইছে। তেওঁলোক যিহেতু নিৰহংকাৰ, নিজক লৈ তেওঁলোকে গৰ্ব নকৰে, অহংকাৰ নকৰে, নিজক চিনি পায়, আত্মাক চিনি পায়, এনে লোকৰ ক্ষেত্ৰত কোনো বিধি নিষেধৰ কথা নাই। যদি বোলা দেৱতা বিঘ্ন কৰিব তাত শুনা, যদি তোমালোকে ক'ব খোজা যে দেৱতা কেনেকৈ সন্তুষ্ট হয় বা কেনেকৈ সন্তুষ্ট নহয়, এনেকুৱা ধৰণৰ কথা মই কৈ আছোঁ শুনা। জ্ঞানী পুৰুষৰ মুখ্য কলাগী কোনোজন আশ্ৰয় নাই। জ্ঞানী পুৰুষৰ মুখ্য লাগি কোনো প্ৰয়োজন নাই, তাৰমানে যে মুখ্য হৈছে মুখ্য লাভ কৰা, যে আত্মা আৰু পৰমাত্মাৰ যেতিয়া মিলন হয়, যেতিয়া ব্যক্তিয়ে নিজৰ আত্মাক চিনি পায়, শৰীৰটো এটা চোলাহে মাত্ৰ, আত্মাহে হৈছে প্ৰকৃত বস্তু। গতিকে যিসকলে আত্মাক চিনি পায়, আত্মাক বিশ্বাস কৰে, আত্মাক লৈ সন্তুষ্ট হয়, বিষয় বাসনাৰ প্ৰতি তেওঁলোকৰ ৰাপ নাই, তেনে ব্যক্তিয়ে আপোনা আপুনিয়ে মুখ্য লাভ কৰিব, অৰ্থাৎ এই জন্মৰ পৰা তেওঁৰ আত্মাই মুক্তি পাব আৰু পৰমাত্মাৰ লগত বিলীন হৈ যাব। গতিকে মুখ্যক লাগি কোনোজন আশ্ৰয় নাই। দেৱকৃত বিঘ্ন জ্ঞান প্ৰাপ্তিৰ পূৰ্বত যেখন কৰ্ম কৰিছিল, জ্ঞান পাইলে পুনু সবাৰে প্ৰিয় হয়, তেবে কেউ বিঘ্ন নকৰে। যেতিয়ালৈকে দেৱতাৰ পূজা অৰ্চনা কৰা নাছিল বা যজ্ঞ কৰা নাছিল, দেৱকৃত বিঘ্ন জ্ঞান প্ৰাপ্তিৰ পূৰ্বত, অৰ্থাৎ দেৱতাৰ কাৰণে কৰিবলগীয়া যিবিলাক কৰ্ম তেওঁলোকে কৰা, যেতিয়ালৈকে কৰা নাছিল, তেতিয়ালৈকে যিখন কৰ্ম কৰিছিল, তেতিয়ালৈকে তেওঁলোকে দেৱকৃত কামবিলাক তেওঁলোকে কৰি গৈছিল, যেতিয়ালৈকে দেৱতাক সন্তুষ্ট কৰিব নোৱাৰিছিল, তেতিয়ালৈকে তেওঁলোকে সুৰখ উপচাৰেৰে তেওঁলোকে যেনেধৰণে পূজা অৰ্চনা কৰিব লাগিছিল বা যজ্ঞ কৰিব লাগিছিল কৰি গৈছিল। জ্ঞান পাইলে পুনু সবাৰে প্ৰিয় হয়, আৰু যেতিয়া জ্ঞান প্ৰাপ্তি হ'ল, তেতিয়া তেওঁলোক সকলোৰে প্ৰিয় হৈ পৰিল, আৰু প্ৰিয় হৈ পৰাৰ পিছত তেওঁলোকক আৰু কোনেও বাধা নিদিয়ে। এনয় জ্ঞানীৰ কৰ্ম কৰিতে নালাগে, আনৰ নহে। এনে জ্ঞানীৰ ক্ষেত্ৰত কৰ্ম নকৰিলেও চলে। এতেকে তুমি ফলত ইচ্ছা এৰি অৱশ্যে নিত্য নৈমিত্তিক কৰ্ম কৰা, সেইকাৰণে তুমি ফলাফলত আশা এৰি দিয়া, আৰু প্ৰতিদিনে নিত্য নৈমিত্তিক তুমি তোমাৰ কৰ্তব্য কৰি যোৱা। অনাসক্ত হোৱা কৰ্ম কৰিলে চিত্তশুদ্ধি জ্ঞানৰ দ্বাৰাই অনায়াসে মোক্ষ লভিবা। অনাসক্ত হোৱা একোলৈকে আসক্ত নোহোৱাকৈ, বিনিময়ত একো নিবিচৰাকৈয়ে তুমি যদি নিজৰ কৰ্তব্য কৰি যোৱা, তেতিয়া তোমাৰ চিত্তশুদ্ধি জ্ঞানৰ দ্বাৰাই তেতিয়া তোমাৰ মনটো শুদ্ধ হ'ব আৰু তেতিয়াই তুমি জ্ঞান লাভ কৰিবা, আৰু জ্ঞানৰ দ্বাৰাই তুমি অনায়াসে অকণো কষ্ট নকৰাকৈয়ে মোক্ষ লাভ কৰিবা। আত্ম সদাচাৰ প্ৰমাণ ল'বা, আৰু এইবিলাককে সদাচাৰ বুলি কোৱা হয়, তাৰ প্ৰমাণো তুমি পাবা। পূৰ্বত জনকাদি ৰাজাসবে কৰ্ম কৰি চিত্তশুদ্ধ হোৱা জ্ঞান লভিছে। পূৰ্বতে জনক আদি ৰজাসকলে কৰ্ম কৰিছিল আৰু নিজৰ চিত্ত অন্তৰ শুদ্ধ কৰি তেওঁলোকে জ্ঞান লভিছিল। যদি তুমি আপোনাকো জ্ঞানী বুলি মানা, যদি তুমি কৃষ্ণ অৰ্জুনক কৈ আছে, তুমি যদি নিজকে জ্ঞানী বুলি ভাবিছা তথাপি লোকৰ সংগ্ৰহ দেখি কৰ্ম কৰিবে যোগ্য হোৱা, তথাপি আনৰ উদাহৰণবিলাকলৈকে চাই তুমি নিজৰ কৰ্তব্য কৰিবৰ কাৰণে নিজকে প্ৰস্তুত কৰা। শ্ৰেষ্ঠজনে যি কৰ্ম কৰে প্ৰাকৃতজনে তাকে আচৰে। যে শ্ৰেষ্ঠ ব্যক্তিসকলে যেনেধৰণে কৰ্ম কৰি যায়, নিজৰ কৰ্তব্য পালন কৰি যায়, আৰু প্ৰাকৃতজনে আৰু প্ৰকৃততে যিজন জ্ঞানী তেওঁ যি কৰে তাকে বাকীসকল জ্ঞানীও অনুকৰণ কৰে, সেই একে আচৰণকে কৰে। শ্ৰেষ্ঠে যি প্ৰমাণ মানে অন্যভাৱে তাকে অনুসৰে। যাক শ্ৰেষ্ঠ বুলি কোৱা হয় তেওঁকেই বাকীসকলে অনুকৰণ কৰে। আটোমতে দৃষ্টান্ত বুজিবা, মই যি উদাহৰণ দিছোঁ সেই কথাখিনি তুমি বুজিবলৈ যত্ন কৰা। মোৰ কথালৈকে চোৱা, মোৰ তিনিও লোকত কিছু কৰ্তব্য নাই। এতিয়া কৃষ্ণই কৈছে যে ত্ৰৈলোক্যত মোৰ কৰিবলগীয়া একো নাই, স্বৰ্গ মৰ্ত্য পাতাল এই ত্ৰিলোকত মোৰ কৰিবলগীয়া একো নাই, পাইবে লাগিও কিছু নেদেখি পাবলগীয়াও একো নাই, তথাপি মই কৰ্ম কৰোঁ, তথাপিতো মই কৰ্ম কৰি গৈছোঁ। এই ত্ৰৈলোক্যত মোৰ কৰিবলগীয়াও একো নাই, পাবলগীয়াও একো নাই, তথাপিওতো মই মোৰ কাম কৰি আছোঁ। যদি আলাসত কোনোদিন কৰ্ম নকৰিলোঁ, যদি কেতিয়াবা এলাহতে কিবা কাম নকৰিলোঁ, তেবে মোৰ পথকে সকলে লোকে অনুসৰিব। যদি মই এলাহতে কেতিয়াবা কিবা কাম নকৰোঁ, তেতিয়াহ'লে মোক সকলোৱে অনুকৰণ কৰিব। তেতিয়া কি হ'ব? তেতিয়া আগতেই কৈছে যে জ্যেষ্ঠসকলক, জ্ঞানীসকলক সকলোৱে অনুসৰণ কৰে। গতিকে মই যদি নকৰোঁ মোকে অনুসৰণ কৰিব, তেবে কৰ্মলোপে সকলো লোক নষ্ট হ'ব। আৰু তেতিয়া দেখিব যে কৃষ্ণই বা ভগৱানে নিজেই এলাহত কাম নকৰাকৈ আছে, তেতিয়া সকলোৱে অনুকৰণ কৰিব আৰু সকলো নষ্ট হৈ যাব। তেবে যি বৰ্ণ সংকৰ হ'ব তাও মইহে কৰ্তা কৰোঁ। গতিকে এনেকৈ যিসকলে অনুকৰণ কৰি বিপথে পৰিচালিত হ'ব তেওঁলোকৰ কাৰণেই মই মোৰ কৰ্তব্য কৰি থাকোঁ আৰু সেই কামবিলাক ময়ে হৈ থাকোঁ, মই কৰ্তা হৈ গ'লোঁ, সেই কামবিলাক মই হৈ থাকোঁ, তেওঁলোকে কি কৰিব সেই কামবিলাকো ময়েই। তেবে সকলো লোকক মইহে নষ্ট কৰিলোঁ। যদি মই কাম নকৰোঁ, মোক দেখি তেওঁলোকে কাম নকৰে, তেতিয়াহ'লে ময়ে তেওঁলোকক নষ্ট কৰাটো হ'ব। গতিকে মই পাবলৈও নাই দিবলৈও নাই, তথাপি মই কষ্ট কৰি আছোঁ কাৰণ তেওঁলোকে মোক অনুসৰণ কৰিব। সেইকাৰণে কৈছে যে যিসকলে তেনেকৈ কাম নকৰোঁ বুলি ভাবে, তেওঁলোকে কৰিবলগীয়া কামবোৰো কৰ্তাবোৰো ময়ে হৈ থাকোঁ, নহ'লেতো তেওঁলোকক ময়ে নষ্ট কৰা হ'ব। এতেকে অজ্ঞানী আসক্ত হোৱা যেমনে কৰে, জ্ঞানী অনাসক্ত হোৱা তেমনে কৰিব। গতিকে অজ্ঞানীজনে আসক্ত হোৱা, অজ্ঞানী যিজন তেওঁ কামনা বাসনা তেওঁ প্ৰতিহত কৰিব নোৱাৰে, নিয়ন্ত্ৰণ কৰিব নোৱাৰে, গতিকে তেওঁ তেনেদৰে কাম কৰে, আৰু জ্ঞানীজন অনাসক্ত হোৱা তেমনে কৰিব। আৰু জ্ঞানীজনে অনাসক্ত হৈ তেওঁ একোলৈকে আশা নকৰাকৈ কৰ্তব্য কৰিব। কদাচিতো অকৰ্তাত্মবোধে অজ্ঞানীৰ বুদ্ধি ভেদ নকৰিব, কেতিয়াও অকৰ্তাত্ম বস্তু মানে কাম নকৰাকৈ যি বোধ শক্তি জন্মে, অজ্ঞানী বুদ্ধি ভেদ নকৰিব, তেওঁলোকেই হৈছে যি কাম নকৰে কেতিয়াও, তেওঁলোকে হৈছে অজ্ঞানী। আৰু অজ্ঞানীৰ বুদ্ধি চিন্তা কেতিয়াও উন্নত নহয়, আৰু তেওঁলোকক বুজাবহে পাৰি যে বুদ্ধি ভেদ নকৰিব, তেওঁলোকে সেই ভাল কথাখিনি শিকিবলৈ তেওঁলোকে যত্ন নকৰে বা তেওঁলোকে বেয়াতে মজি ৰয়, কিন্তু আপুনি আচৰি তাকো কৰাইব, কিন্তু তেওঁলোকে যদিও বা কৰ্ম নকৰাকৈ থাকে কিন্তু লাহে 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 তেওঁলোকে কথাখিনি বুজি উঠিব আৰু নিজকে নিজে বুজাব পৰা হ'বগৈ। বুদ্ধি ভেদ কৰিলে কৰ্মত শ্ৰদ্ধা এৰিব, আৰু যেতিয়া তেওঁলোকে বুদ্ধিৰ সীমা অতিক্ৰম কৰিব, জ্ঞান প্ৰাপ্ত হ'ব, তেতিয়া তেওঁলোকে কাম কৰিবলৈ তেওঁলোকৰ মনত শ্ৰদ্ধা জাগিব, জ্ঞানো নলভিব, উভয়ে ত্ৰংশ হৈয়ে নষ্ট হ'ব। আৰু যদি তাকে নহয় তেতিয়াহ'লে তেওঁলোকে কি কৰিব, জ্ঞানো নলভে, কৰ্মও নকৰে, আৰু তেওঁলোকে নষ্ট হৈ যাব, তেওঁলোকৰ একো লাভেই নহ'ব জীৱনত, তেওঁলোক নিজে নিজে ধ্বংস হৈ যাব। যদি জ্ঞানীও কৰ্ম কৰিব লাগে আৰু যদি জ্ঞানী সকলেও কৰ্ম কৰিব লাগে, তেন্তে জ্ঞানী অজ্ঞানীৰ কি বিশেষ হ'ল তাত শুনা। যদি জ্ঞানীসকলে কাম কৰিব লাগেই, তেতিয়াহ'লে জ্ঞানী আৰু অজ্ঞানীৰ মাজত পাৰ্থক্য কি থাকিলে সেইটো শুনা। অজ্ঞানীজনে অহংকাৰে মোহিত হোৱা ইন্দ্ৰিয়ৰ কৰ্মক মই কৰোঁ বুলি মানে, যিসকল অজ্ঞানী তেওঁলোক অহংকাৰী, আৰু তেওঁলোকে অহংকাৰত মোহ গৈ ইন্দ্ৰিয়বিলাকে যিবোৰ কাম কৰে সেই গোটেইবিলাক মই কৰোঁ বুলি তেওঁলোকে অহংকাৰ কৰে। আচলতে তেওঁলোকে যিবোৰ কাম কৰে সেয়াও ভগৱানেই কৰ্তা হৈ থাকে, তেওঁৱেই কৰোৱায়, তেওঁৱেই কাম, কিন্তু তেওঁলোকে সেই কথাটো বুজি নাপায়। জ্ঞানী পুনৰ ইন্দ্ৰিয়ে আপোনাৰ বিষয়ত প্ৰৱৰ্তে মই নকৰোঁ মানিয়ে আসক্তি নকৰে, আৰু জ্ঞানীয়ে কি কৰে, ইন্দ্ৰিয়ে আপোনাৰ বিষয়ত প্ৰৱৰ্তে, ইন্দ্ৰিয়সমূহে নিজেই নিজৰ কাম কৰি থাকে আৰু জ্ঞানী লোকে সেই কথাখিনি বুজি পায় কাৰণে একোলৈকে তেওঁলোকে একোকে বাঞ্ছা নকৰে, একোলৈকে আসক্তি নকৰে, তেওঁলোকে বুজি পায়। প্ৰকৃতিৰ গুণে মোহ হৈও অজ্ঞানী হওক কৰ্মত আসক্তি কৰে। প্ৰকৃতিৰ মানুহৰ একো একোটা নেচাৰ আছে, প্ৰকৃতি আছে, সেই প্ৰকৃতিৰ দাবীয়ে হৈছে কামনা বাসনা। সেই সকলোবোৰ জানিও জানে কাৰণে জ্ঞানীসকল জ্ঞানী, আৰু অজ্ঞানীসকলে সেইখিনি নেজানে কাৰণে কৰ্মত আসক্তি কৰে। জ্ঞানী হ'বে তাকো নকৰিব, জ্ঞানী হ'বে কিন্তু সেই কামটো নকৰে, কিন্তু ঈশ্বৰো অৰ্পি কৰিবে বুলিবে। আৰু তেওঁলোকে জ্ঞানী হ'বে কি কৰে, যি কামেই নকৰক সেয়া ঈশ্বৰলৈ অৰ্পণ কৰিহে কৰ্ম কৰি যায়। এমনে কহিলোঁ জ্ঞানীৰো কৰ্ম কৰিব লাগে। এতিয়া ঈশ্বৰলৈ অৰ্পণ কৰি জ্ঞানীসকলে যে নিজৰ কৰ্তব্য পালন কৰে, সেই দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে জ্ঞানীসকলেও কাম কৰে। তুমি পুনৰ ইদানীকৈ জ্ঞানী নতু হোৱা, তেওঁ অৰ্জুনক কৈছে তুমি জ্ঞানী এতেকে অন্তৰ্যামীৰ অধীন হোৱা, গতিকে তুমি অন্তৰ্যামী ভগৱানৰ অধীন হৈ ঈশ্বৰৰ অৰ্থে ঈশ্বৰৰ নামত নিষ্কামে কোনো ফলাফল আশা নকৰাকৈ মূত অৰ্পি মোৰকেই মোৰ ওপৰত তুমি সকলো সমৰ্পণ কৰা কৰি তুমি কৰ্ম কৰি যোৱা, শোক এৰি যুদ্ধক উঠা, আৰু শোক পৰিহাৰ কৰা, ফলাফল কি হ'ব তুমি ভাবিব নালাগে, মোৰ ওপৰত অৰ্পণ কৰা আৰু তুমি শোক ত্যাগ কৰি যুদ্ধ কৰিবলৈ সাজু হোৱা। তোমালোকে জানা যে কৌৰৱ পাণ্ডৱৰ মাজত যুদ্ধ হৈছিল, সেই যুদ্ধত পাণ্ডৱে আশা কৰা নাছিল যে তেওঁলোকৰ হাতত ককাই ভাইবিলাক মৰি শেষ হৈ যাওক, অৰ্জুনে যুদ্ধ কৰিব মুঠেই বিচৰা নাছিল, কাৰণ তেওঁ ইমান পাৰ্গত আছিল যে তেওঁৰ কাঁড়েৰে বা তেওঁৰ শৰেৰে কিমান ককা ভাইক বধ কৰিব পাৰে ঠিক নাই। সেইকাৰণে তেওঁ বাৰে বাৰে যুদ্ধ নকৰোঁ বুলি কওঁতে কৃষ্ণই এই কথাখিনি অৰ্জুনক বুজাই আছিল যে তুমি তোমাৰ কৰ্ম কৰিবই লাগিব, তুমি জ্ঞানী কিন্তু তুমি তথাপি ফলাফল, তুমি যিহেতু জ্ঞানী গতিকে ফলাফললৈ আশা নকৰিবা, তুমি তোমাৰ কৰ্তব্য কৰিব লাগিব কাৰণ তোমালোকক অন্যায় কৰা হৈছে, গতিকে অন্যায়ৰ প্ৰতিবাদ কৰিবৰ কাৰণেই তুমি যুদ্ধত অৱতীৰ্ণ হ'ব লাগিব, নেতৃত্ব ল'ব লাগিব, গতিকে তুমি যি কাম কৰা সেই কামখিনি ভগৱানৰ প্ৰতি মোৰ ওপৰত তুমি অৰ্পণ কৰা আৰু তুমি তোমাৰ কৰ্তব্য পালন কৰি যোৱা, তুমি সুখ ত্যাগ কৰা আৰু যুদ্ধৰ কাৰণে সাজু হৈ উঠা। এইখিনিকে এইটো পেৰেগ্ৰাফত ক'লে। আমি ইয়াৰ পিছৰ পেৰেগ্ৰাফ আকৌ পিছৰ ক্লাছত দিম। আজি ইমানটো এৰিলোঁ, তোমালোকে বাৰে বাৰে শুনিবা আৰু লিখি যাবা আৰু বুজিবলৈ যত্ন কৰিবা। কিবা প্ৰশ্ন থাকিলে মোক সুধিবা, কাৰণ এনেকুৱা ধৰণৰ পাঠবিলাকৰ সাধাৰণতেই মাজৰ পৰা প্ৰশ্ন আহে যে কৃষ্ণই অৰ্জুনক কি কি বুজাইছিল, কেনেদৰে বুজাইছিল, বা অৰ্জুনে কৃষ্ণক কি কি প্ৰশ্ন কৰিছিল, কিহৰ পটভূমিত এই পাঠটো দিয়া হৈছে, কাৰ কাৰ লগত যুদ্ধ হৈছিল, কিয় অৰ্জুনে যুদ্ধ কৰিব নিবিচাৰিছিল, আৰু তেতিয়া জ্ঞানী আৰু অজ্ঞানীৰ মাজত পাৰ্থক্য, জ্ঞানযোগ আৰু কৰ্মযোগৰ মাজত পাৰ্থক্য কি কি, এই কথাখিনি কেনেকৈ উদাহৰণসহ কৃষ্ণই বুজাই দিছিল, এই গোটেই কথাখিনি তোমালোকে নিজৰ ভাষাত লিখিব পাৰিব লাগিব। গতিকে মই ভাবোঁ তোমালোকে নিজেই লিখা আৰু লিখি মোক দেখুৱাবা। ধন্যবাদ।